প্ৰতিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে। কেতিয়াবা এই ভুল ত্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়। তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক, জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তি বচন। এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰৰ প্ৰশংসা কৰো।
হৃদয় কিয় তুমি ইমান ভুকৰাতু দিহহাৰা তুমি আজি ৰখী অনুহুৱাৰ দৰে এখন দেহ ভাবি গুণিছোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে কিমান মৰম কৰে
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো পৰম পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে বুলিও আমি আশা কৰিছো। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? আমাৰ শ্ৰোতাসকলৰ মংগলৰ বাবে আমি অতি যত্নেৰে এই অনুষ্ঠান প্ৰস্তুত কৰো, সেইবাবেই আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকো আৰু আমালৈ চিঠি লিখিবলৈ আমি সদায় অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজি এই আপোনাৰ মতামত আদি জনাই দুষাৰিমান চিঠি লিখি পঠিয়াবচোন। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন সদায় কৰি অহাৰ দৰে আজিও বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। আমি প্ৰাৰ্থনা কৰো। আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব বুজাই দিয়াৰ যোগ্যতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে কথা কোৱা। আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া। তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আজি ঈশ্বৰৰ বাক্য মানুহৰ কাৰণে অদৰকাৰী বস্তুৰ নিচিনা হৈ পৰিছে। ঈশ্বৰৰ বাক্য জানি বা অধ্যয়ন কৰি জানিবা একো লাভ নাই, এনে এটা ধাৰণা মানুহৰ মনত প্ৰৱেশ কৰিছে। তাৰ পৰিৱৰ্তে খোৱা, পিন্ধা, থকা ইত্যাদি জাগতিক বিষয়বোৰত মানুহে বেছি গুৰুত্ব দিবলৈ লৈছে আৰু তাৰ কাৰণে যথেষ্ট কষ্ট আৰু সময় খৰচ কৰি আহিছে। এইবিলাকক মানুহে অতি বাস্তৱ বুলি ভাবিবলৈ লৈছে, কিন্তু আমাৰ শ্বাস প্ৰশ্বাস এই সকলোবিলাকতকৈ কিমান বাস্তৱ সেই কথা আজিৰ মানুহে পাহৰি গৈছে। এবাৰ ভাবি চাওকচোন, এই শ্বাস প্ৰশ্বাস অবিহনে আপোনাৰ কি হ'ব পাৰে? নাইবা ভাবি চাওকচোন, আপোনাৰ শ্বাস প্ৰশ্বাস আপোনাৰ নিজৰ নিয়ন্ত্ৰণত আছে নেকি বাৰু? নিশ্চয় নাই। যদিহে নাই, তেন্তে তাৰ নিয়ন্ত্ৰণকাৰী নিশ্চয় এজনা আছে। তেওঁই হ'ল আমাৰ সৰ্বশক্তিমান ঈশ্বৰ, পিতৃ পৰমেশ্বৰ। এইজন পিতা পৰমেশ্বৰতকৈ আন একোৱেই বেছি বাস্তৱ, বেছি প্ৰয়োজনীয় হ'ব নোৱাৰে, কাৰণ আমাৰ প্ৰতিটো শ্বাস প্ৰশ্বাস তেওঁৰেই দান। এইজন ঈশ্বৰে তেওঁৰ বাক্য আৰু প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই নিজকে আমাৰ মাজত প্ৰকাশ কৰি আহিছে। সেইকাৰণেই তেওঁৰ বাক্য আমি অধ্যয়ন কৰা বৰ দৰকাৰ। কেৱল অধ্যয়নেই নহয়, শুনাও বৰ দৰকাৰ। আকৌ ঈশ্বৰৰ বাক্য শুনা মানে সময় খৰচ বুলি আমি ভাবিব নালাগিব। এই সময়ৰ মূল্য আছে। এই সময়খিনিৰ বিনিময়ত আপুনি আত্মিক আশীৰ্বাদ পাবই পাব, লগতে স্বৰ্গতো আপুনি পুৰস্কাৰ পাব। সেয়েহে আমি অনুৰোধ কৰিব খুজিছো, এই বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তি বচন যাতে আপোনালোকে নিয়মিতভাৱে শুনি থাকে। প্ৰিয় শ্ৰোতা, আপুনি যদিহে আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল, তেনেহলে আপুনি নিশ্চয় জানে যে যোৱা অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথম কৰিন্থিয়া পুস্তকখনৰ 9 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াই নিছিলো। গতিকে আজি আমি এই প্ৰথম কৰিন্থিয়া পত্ৰৰ 9 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। আজিৰ আগৰটো অনুষ্ঠানত আমি পাইছিলো যে আন খ্ৰীষ্টীয় লোকৰ দৰে পৌলেও সকলো স্বাধীনতা পাইছিল, কিন্তু সেই স্বাধীনতা তেওঁ নিজৰ লাভৰ কাৰণে বা নিজৰ সুবিধাৰ কাৰণে প্ৰয়োগ কৰা নাছিল, কিন্তু জীৱনৰ সুখ অভিলাষ তেওঁ তুচ্ছ জ্ঞান কৰিছিল আৰু শুভবাৰ্তাৰ দ্বাৰা অনেকক অনন্ত জীৱন দান কৰিবলৈ নিজকে ঈশ্বৰৰ হাতত শুধাই দিছিল, ঈশ্বৰৰ দাসস্বৰূপে নিজকে শুধাই দিছিল। এতিয়া শুভবাৰ্তা প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ নিজৰ সাক্ষ্যৰ বিষয়ে 9 নম্বৰ অধ্যায়ৰ 20 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈ পাঠ কৰি দিছো, শুনিব। যিহুদীবিলাকক পাবলৈ যিহুদীবিলাকলৈ যিহুদীৰ নিচিনা হলো, নিজে বিধানৰ অধীন নহলেও বিধানৰ অধীন হোৱাবিলাকক পাবলৈ বিধানৰ অধীনবিলাকলৈ বিধানৰ অধীন হোৱাজনৰ নিচিনা হলো। মই ঈশ্বৰৰ বিধানহীন নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীন হওঁ। তথাপি বিধানহীনবিলাকক পাবলৈ বিধানহীনবিলাকলৈ বিধানহীনজনৰ নিচিনা হলো। দুৰ্বলবিলাকক পাবলৈ দুৰ্বলবিলাকলৈ দুৰ্বল হলো। কোনো কোনোবিলাকক পৰিত্ৰাণৰ পাত্ৰ কৰিবলৈ সকলোলৈকে সকলো প্ৰকাৰ হলো। মই যি যি কৰোঁ সেই সকলোকেই শুভবাৰ্তাৰ নিমিত্তে অৰ্থাৎ তাৰ সহভাগী হবলৈহে কৰোঁ। প্ৰিয় শ্ৰোতা, ইয়াত পৌলে কৈছে যে এই সকলোকে মই কৰিছো কাৰণ মই স্বৰ্গীয় পথত দৌৰিবলৈ ওলাই আহিছো। এই পথৰ মই এজন প্ৰতিযোগী আৰু শেষলৈকে মই এই পথতেই দৌৰি থাকিম। শেষত মই যেতিয়া মোৰ গন্তব্য লক্ষ্যত উপনীত হ'ম তেতিয়া মই পুৰস্কাৰ পাম। 24 নম্বৰ পদ, যিবিলাকে দৌৰত লৰ মাৰে সেই আটাইবিলাকে লৰ মাৰে হয়, কিন্তু এজনেহে যে বঁটা পায় ইয়াক তোমালোকে নাজানানে? তোমালোকে যিহতে পাব পাৰা এনেকৈ লৰ মাৰা। প্ৰিয় শ্ৰোতা, খেলত বহুতে ভাগ লয়, কিন্তু তাৰ মাজত প্ৰথম এজনহে হয়। কিন্তু আত্মিক প্ৰতিযোগিতা ঠিক তেনে নহয়। এই প্ৰতিযোগিতাত যিমানে ভাগ লয় সেই সকলোৱে পুৰস্কাৰ পায়, আৰু এই আত্মিক প্ৰতিযোগিতা হ'ল ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰা। আমি যিমানেই ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰোঁ সেই সকলোৱে পুৰস্কাৰ পামেই। এইবাৰ 25 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে তেওঁবিলাকে সকলোভাৱে আত্মসংযম কৰে, তেওঁবিলাকে বিনাশী কীৰ্তি পাবলৈ তাক কৰে, কিন্তু আমি হলে অবিনাশী কীৰ্তি পাবলৈহে তাকে কৰো। প্ৰিয় শ্ৰোতা, ঈশ্বৰে আমাক যি আশীৰ্বাদ দিব তাৰ দ্বাৰা জাগতিক ধন বৃদ্ধি নহ'ব, নাইবা বেংকৰ জমাও শকত নহ'ব। কিন্তু মৃত্যুৰ পাছত অনন্ত জীৱনত এই পুৰস্কাৰ অক্ষয়নীয় মহাধনস্বৰূপ হ'ব। এইবাৰ 26 নম্বৰ পদটো চাইছো, এৰেকে মই লৰ মাৰো কিন্তু লক্ষ্য নকৰাকৈ নহয়, ঘুচিয়া ঘুচিয়ে যুঁজো কৰো কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰো। ইয়াত পৌলে কৈছে যে তেওঁ বায়ুত ঘুচিওৱাৰ দৰে নাইবা নদীত চপৰা মৰাৰ দৰে অনৰ্থক কাম কৰা নাই বা লৰা ধেমালিও কৰা নাই, নাইবা তেওঁ খ্ৰীষ্টিয়ান ধৰ্মৰ মণ্ডলীৰ খেলো খেলিব যোৱা নাই, কিন্তু তেওঁ যি কৰিছে সেয়া অতি সত্য আৰু অপৰিহাৰ্যৰূপে প্ৰয়োজন। এইবাৰ 9 নম্বৰ অধ্যায়ৰ শেষ পদ অৰ্থাৎ 27 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো। কিন্তু লোকৰ আগত ঘোষণা কৰি শেষত নিজে যেন অগ্ৰাহ্য নহওঁ, এইকাৰণে মই নিজ শৰীৰকে ঘুচিয়াই বশ কৰি ৰাখিছো। প্ৰিয় শ্ৰোতা, এই পদটিত অগ্ৰাহ্য শব্দটিৰ দ্বাৰা দুৰ্ভগীয়া অৱস্থাটোক বুজোৱা হৈছে। দুৰ্ভগীয়াৰ গ্ৰীক শব্দটো হ'ল আডকিমোছ। ইয়াৰ দ্বাৰা অনুমোদন নোহোৱা কথাটোক বুজায়। এই কথাটোৰ দ্বাৰা পৌলে আচলতে প্ৰভু যীশুখ্ৰীষ্টৰ সুদবিচাৰৰ আসনৰ কথা ক'বলৈ বিচাৰিছে, অৰ্থাৎ যিদিনাখন তেওঁ পুৰস্কাৰবিলাক বিতৰণ কৰিব সেইদিনৰ কথাটো ইয়াত আচলতে কোৱা হৈছে। কৰিন্থিয়াসকললৈ লিখা দ্বিতীয় পত্ৰত তেওঁ আমাক কোৱা শুনিবলৈ পাম যে আমি আটাইয়ে তেওঁৰ সুধৰ আসনৰ আগত উপস্থিত হ'ম, য'ত তেওঁ আমাক পুৰস্কাৰবিলাক দিব। পৌলে কৈছে যে তেওঁ এই দৌৰ প্ৰতিযোগিতাত নামি পৰিছে যাতে শেষত তেওঁ পুৰস্কাৰ পাব পাৰে। এই পুৰস্কাৰ পোৱাৰ আশাত সকলোকে বাদ দি পৌলে শুভবাৰ্তা প্ৰচাৰত নামি পৰিছে, অৰ্থাৎ তেওঁৰ সকলো স্বাধীনতা আছিল যদিও সেই সকলো স্বাধীনতা এৰি থৈ এই পথকেই তেওঁ বাছি লৈছে। আমি ভাবোঁ যে প্ৰতিজন খ্ৰীষ্টীয় ব্যক্তিয়ে পুৰস্কাৰ পাবলৈ কাম কৰা উচিত, কিন্তু পৰিত্ৰাণ পাবলৈ আমি একো কাম কৰিব নালাগে, কৰাৰ প্ৰয়োজন নাই, কাৰণ পৰিত্ৰাণ হৈছে ঈশ্বৰে আমাক অনুগ্ৰহৰ দ্বাৰাই দিয়া বৰ। প্ৰভু যীশুখ্ৰীষ্টক আমি আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰাৰ দ্বাৰাই আমি সেই পৰিত্ৰাণ পাওঁ, তাত আমাৰ নিজৰ কৰিবলগীয়া একো নাথাকে। কিন্তু পৰিত্ৰাণ পোৱাৰ পাছত আপুনি যদি পুৰস্কাৰ পাবলৈ ইচ্ছা কৰে তেন্তে আপুনি কাম কৰিব লাগিব, কষ্ট কৰিব লাগিব। গতিকে পলম নকৰি আজিয়েই আপুনিও প্ৰতিযোগিতাত নামি পৰক। প্ৰিয় শ্ৰোতা, 9 নম্বৰ অধ্যায়ৰ আলোচনা আমি ইমানতে শেষ কৰিছো। এতিয়া আমি 10 নম্বৰ অধ্যায়লৈ আগবাঢ়িছো। এই গোটেই 10 নম্বৰ অধ্যায়টো আৰু 11 নম্বৰ অধ্যায়ৰ প্ৰথম পদলৈ আমি খ্ৰীষ্টীয় পৰিচৰ্যাৰ স্বাধীনতাৰ বিষয়ে আলোচনা কৰিম। তাৰোপৰি ইছৰাইল জাতিৰ মাজেদি বৰ্ণনা কৰা স্বাধীনতাৰ আন এটা দিশো আমি ইয়াৰ ভিতৰতেই দেখা পাম। এতিয়া আমি 10 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো পাঠ কৰি দিছো, শুনিবচোন। হে ভাইবিলাক, তোমালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে আমাৰ পূৰ্বপুৰুষ সকলোৱেই মেঘৰ তলত আছিল আৰু সকলোৱেই সাগৰৰ মাজেদি আহিছিল। প্ৰিয় শ্ৰোতা, এই পদটিত হে ভাইবিলাক বুলি কোৱাৰ দ্বাৰা 9 নম্বৰ অধ্যায়ৰ শেষ পদটোৰ লগত 10 নম্বৰ অধ্যায়ক সংযোগ কৰা হৈছে। তাতে পৌলে কৈছিল যে তেওঁ পুৰস্কাৰ নোপোৱাকৈ থাকিবলৈ ইচ্ছা নকৰে, কিন্তু খ্ৰীষ্টৰ হাতেৰে এটা পুৰস্কাৰ পাবলৈ ইচ্ছা কৰে। তাৰ পাছত পৌলে কৈছে যে এই কথা কৰিন্থিয়া বিশ্বাসকাৰীসকলে নজনাকৈ থকা তেওঁৰ ইচ্ছা নাই। তাৰমানে আমি স্পষ্টকৈ বুজিব লাগিব যে লোকবিলাকে কিবা এটা কথা জনা নাছিল যিটো তেওঁ এতিয়া বুজাবলৈ গৈ আছে। সেই সময়ত কৰিন্থৰ মণ্ডলী মিশ্ৰিত লোকেৰে গঠিত এটা মণ্ডলী আছিল, অৰ্থাৎ মণ্ডলীত পৰজাতীয় লোকো আছিল আৰু যিহুদী লোকো আছিল, উভয় পক্ষৰ লোক সেই মণ্ডলীত আছিল। আজি আমাৰ দিনত কোনো এজন যিহুদী লোক খ্ৰীষ্টীয় বিশ্বাস গ্ৰহণ কৰাটো কিবা অস্বাভাৱিক ধৰণৰ কথা যেন উপলব্ধি হয়, কিন্তু সেই সময়ত পৰজাতীয় খ্ৰীষ্টীয় লোক এজনক লৈয়ে তেনে উপলব্ধি হৈছিল, কাৰণ তেওঁলোক প্ৰথম খ্ৰীষ্টীয় লোক নাছিল। প্ৰথম খ্ৰীষ্টীয় লোক আচলতে যিহুদী লোকসকলহে আছিল। গতিকে পৌলে যেতিয়া কৈছে যে আমাৰ ওপৰ পিতৃসকলে, তাৰ দ্বাৰাই তেওঁ যিহুদীসকলকহে বুজাইছে, কাৰণ পৌলৰ লগতে গোটেই যিহুদীসকল ইছৰাইলীয় লোক আছিল আৰু তেওঁলোকৰ ইতিহাস একেই আছিল। তাৰ পাছত আমাৰ ওপৰ পিতৃসকল মেঘৰ তলত আছিল আৰু সাগৰৰ মাজেদি আহিছিল বুলি কোৱা কথাষাৰৰ দ্বাৰাই এইটো বুজোৱা হৈছে যে এটা সময়ত তেওঁলোক মিছৰৰ হাতত বন্দী হৈ আছিল আৰু সেই বন্দীত্বৰ পৰা মুকলি হৈ চুফ সাগৰৰ মাজেদি পাৰ হৈ আহিছিল। এতিয়া দুই নম্বৰ পদৰ পৰা পাঁচ নম্বৰ পদলৈ পাঠ কৰি দিছো। আৰু সকলোৱেই মেঘ আৰু সাগৰতে মচি লৈ বাপ্তাইজিত হৈছিল, আৰু সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল, আৰু সকলোৱেই একে আত্মিক জল পান কৰিছিল, কিয়নো তেওঁবিলাকৰ পাছে পাছে চলা আত্মিক শিলৰ পৰা তেওঁবিলাকে পান কৰিছিল, সেই শিলেই খ্ৰীষ্ট। তথাপি তেওঁবিলাকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহল, কিয়নো তাৰ প্ৰমাণ এই যে তেওঁবিলাকক অৰণ্যতে নিপাত কৰা হল। প্ৰিয় শ্ৰোতা, এই পদকেইটাৰ দ্বাৰা দেখুওৱা হৈছে যে এগৰাকী ব্যক্তি কিমান দূৰলৈ আগবাঢ়ি যাব পাৰে আৰু তথাপিতো কেনেকৈ তেওঁ বিশ্বাস নকৰাকৈও থাকিব পাৰে। ইয়াৰ দ্বাৰা তেওঁলোকক সোঁৱৰাই দিয়া হৈছে যে যেতিয়া তেওঁলোকে মিছৰৰ পৰা ওলাই চুপ সাগৰৰ মাজেদি পাৰ হৈ আহিছিল তেতিয়া তেওঁলোকক আচৰিত ধৰণৰ স্বাধীনতা দিয়া হৈছিল, অৰ্থাৎ সেই সময়ত তেওঁলোকৰ ওপৰত মচিৰ বিধান দিয়া হোৱা নাছিল, তেওঁলোক বিধানৰ পৰা মুক্ত আছিল, তেওঁলোকৰ আচৰিত স্বাধীনতা আছিল, কিন্তু সেই স্বাধীনতাৰ তেওঁলোকে অপব্যৱহাৰ কৰিছিল। এই অপব্যৱহাৰৰ বিষয়ে আমি আটাইয়ে শিক্ষা ল'ব লাগে, কাৰণ বিশেষ অধিকাৰ চৰম বিফলতাৰ ক্ষতিপূৰকৰ চুক্তি নহয়। যিসকল ধনী মানুহৰ পুত্ৰ তেওঁলোকে এই কথা বুজি পোৱা উচিত, বা সমাজৰ বিশেষ বিশেষ দায়িত্বত থকা প্ৰতিপত্তিশীল লোকবিলাকেও এই কথাটো বুজি পোৱা উচিত। দ্বিতীয়তে কোৱা হৈছে যে তেওঁলোক মেঘৰ তলত আছিল, ইয়াৰ অৰ্থ হ'ল তেওঁলোকৰ এজন পথ প্ৰদৰ্শক আছিল আৰু সেই পথ প্ৰদৰ্শকৰ পৰিচালনাত তেওঁলোকে সাগৰৰ মাজেৰে শুকান বাটেদি পাৰ হৈছিল। তৃতীয়তে কোৱা হৈছে যে তেওঁলোক আটাইয়ে মচি লৈ বাপ্তাইজিত হৈছিল। এয়া চাওকচোন, আমি ইয়াত আকৌ বাপ্তাইজিত হোৱা শব্দটো পালো। বাপ্তাইজিত হোৱাৰ দ্বাৰা কেইবাটাও অৰ্থ বুজাব পাৰি। বাপ্তাইজিত হোৱাক গ্ৰীকত বাপ্তিজ বুলি কোৱা হয় আৰু এই শব্দটোৰ একোৰিটা অৰ্থ আছে। আমাৰ বাইবেলৰ অনুবাদকসকলে এই অৰ্থবিলাক নিশ্চয় জানিছিল, কিন্তু তথাপিতো তেওঁলোকৰ মনত যি আছিল তাক ভাষাৰে প্ৰকাশ কৰিবলৈ কিছু টান পাইছিল আৰু সেইকাৰণে এই শব্দটো অনুবাদ নকৰি যেনে আছিল তেনেকৈ ৰাখিলে। আন কিছুমানে আকৌ এই শব্দটো এটা অৰ্থতে আবদ্ধ ৰাখিলে। যি কি নহওক, ইয়াত বাপ্তিস্মৰ দ্বাৰা সংযুক্ত হোৱা কথাটো বুজোৱা হৈছে। গতিকে পানীৰ দ্বাৰা বাপ্তাইজিত হোৱা মানে খ্ৰীষ্টৰ লগত সংযুক্ত হোৱাটোকেই বুজায়। বাপ্তিস্মৰ দ্বাৰা আমি খ্ৰীষ্টৰ লগত মৈদামত থোৱা হলো। এয়া হল পবিত্ৰ আত্মাৰ বাপ্তিস্ম। এই পবিত্ৰ আত্মাৰ দ্বাৰা খ্ৰীষ্টত আমাক তেওঁৰ শৰীৰ অৰ্থাৎ মণ্ডলীৰ লগত সংযুক্ত কৰে। আমি তেওঁৰ শৰীৰৰ অংগস্বৰূপ হওঁ। এই বিষয়ে প্ৰথম কৰিন্থিয়া বাৰ নম্বৰ অধ্যায়ৰ তেৰ পদত পৌলে কৈছে, কাৰণ আমি যিহুদী হওঁ বা গ্ৰীক হওঁ, দাস হওঁ বা স্বাধীন হওঁ, সকলোৱেই এক শৰীৰ হবলৈ এক আত্মাত বাপ্তাইজিত হলো আৰু সকলোৱে এক আত্মা পান কৰিবলৈ পালো। কিন্তু প্ৰিয় শ্ৰোতা, এই পদকেইটাত আমি পঢ়িবলৈ পাইছো যে তেওঁলোক মচিলৈ বাপ্তাইজিত হৈছিল। তাৰমানে কি, মচিয়ে তেওঁলোকক সাগৰৰ মাজত বাপ্তিস্ম দিছিল নেকি? নাই, তেনে নহয়। মচিয়ে তেওঁলোকক পানীৰে বাপ্তিস্ম দিয়া নাছিল, আনকি তেওঁলোকৰ গাত অলপো পানীও লগা নাছিল। যাত্ৰা পুস্তকত আমি পাইছো যে তেওঁলোকে চুফ সাগৰৰ মাজেদি শুকান ভূমিয়েদি খোজ কাঢ়ি কাঢ়ি আহিছিল। ঈশ্বৰে যেতিয়া তেওঁলোকৰ কাৰণে সাগৰ শুকাবলৈ কৈছিল তেতিয়া সাগৰ শুকাই গৈছিল। সাগৰৰ মাজত ইছৰাইলীয়সকল অকণো তিতা নাছিল, কিন্তু তিতিছিল মিছৰীয়সকলহে। তেওঁলোক কেৱল তিতাই নহয় কিন্তু পানীত বুৰ গৈ মৰিছিল। কিন্তু এজনো মিছৰীয়া বাপ্তাইজিত হোৱা নাছিল, বাপ্তাইজিত হৈছিল ইছৰাইলীয় লোকসকলহে। গতিকে তেওঁলোক মচিলৈ বাপ্তাইজিত হোৱা বুলি যেতিয়া কোৱা হৈছে, তাৰমানে ইয়াত পানীৰ বাপ্তিস্মৰ কথা কোৱা হোৱা নাই, নাইবা পবিত্ৰ আত্মাৰ বাপ্তিস্মৰ কথাও কোৱা হোৱা নাই, কিন্তু তেওঁলোক মচিলৈহে বাপ্তাইজিত হৈছিল। তাৰমানে তেওঁলোক মচিৰ লগত সংযুক্ত হৈছিল। এই বিষয়ে ইব্ৰী এঘাৰ অধ্যায় ২৯ পদত কোৱা হৈছে, বিশ্বাসৰ গুণে তেওঁবিলাকে শুকান মাটিয়েদি যোৱাৰ দৰে চুফ বা লোহিত সাগৰৰ মাজেদি গমন কৰিলে, কিন্তু মিছৰীয়াবিলাকে তাৰ চেষ্টা কৰিলত তেওঁবিলাকক গ্ৰাস কৰা হল। ইয়াৰ অৰ্থ হল যে ইছৰাইলীয়সকল বিশ্বাসৰ দ্বাৰা মচিৰ লগত সংযুক্ত হৈছিল, কিন্তু সেই বিশ্বাস তেওঁলোকৰ নহয়। সেই বিশ্বাস আছিল মুচিৰহে। তেওঁলোকৰ কোনো বিশ্বাসেই নাছিল। যাত্ৰা পুস্তক পঢ়িলে আমি পাওঁ যে তেওঁলোকে মিছৰৰ পৰা ওলাই আহি তেওঁলোক পুনৰ মিছৰলৈ উভতি যাবলৈকে আচলতে বিচাৰিছিল। তাৰোপৰি মিছৰৰ পৰা উলিয়াই অনাৰ কাৰণে তেওঁলোকে মুচিক আচলতে বেয়াহে পাইছিল, দোষাৰোপ কৰিছিল, গালি পাৰিছিল, নানা ধৰণৰ ওজৰ আপত্তি কৰিছিল। তেওঁলোকে কৈছিল, মুচিয়ে আমাক এই অৰণ্যৰ মাজত মৰিবলৈ লৈ আনিছে, মিছৰত মৰিবলৈ আমাৰ কাৰণে ঠাই নাছিল নেকি। কিন্তু এই সকলো সমালোচনা বা ককৰ্থনা সত্ত্বেও মুচিৰ বিশ্বাস হেৰাই যোৱা নাছিল। বিশ্বাসত তেওঁ অলৰ অচৰ হৈয়েই আছিল। মুচিয়েহে সাগৰৰ পানীলৈ নামি গৈছিল আৰু ঈশ্বৰৰ নিৰ্দেশমতে সাগৰৰ ওপৰলৈ লাখুটিডাল তুলি ধৰিছিল, সাগৰখনকেই দুভাগ কৰিছিল। মুচিয়েহে তেওঁলোকক সাগৰৰ মাজৰ শুকান বাটেদি পাৰ কৰাইছিল। তেওঁলোকে মুচিৰ বিশ্বাসৰ কাৰণেহে সাগৰ পাৰ হ'ব পাৰিছিল। পাৰ হোৱাৰ পাছত তেওঁলোকে মুচিৰ স্তুতি গীত গাইছিল। প্ৰিয় শ্ৰোতা, মুচিৰ এই সকলো ঘটনা হ'ল আমাৰ পৰিত্ৰাণৰ এটা প্ৰতিচ্ছবি। আমি খ্ৰীষ্টৰ মৃত্যুৰ যোগেদি পৰিত্ৰাণ পাইছো, তেওঁৰ লগত সংযুক্ত হৈছো। তেওঁ আজি আমাৰ জীৱিত উদ্ধাৰকৰ্তা, সেয়ে আমি সেইদৰেই খ্ৰীষ্টৰ নামত বাপ্তাইজিত হৈছো। তেওঁৰ ধাৰ্মিকতাৰ দ্বাৰা আমি মুক্তি পাইছো, ধাৰ্মিক বুলি গণিত হৈছো। আমি যেতিয়া খ্ৰীষ্টত বিশ্বাস স্থাপন কৰো, তেতিয়া পবিত্ৰ আত্মাৰ বাপ্তিস্মই আমাক তেওঁৰ লগত সংযুক্ত কৰে। পানীৰ বাপ্তিস্ময়ো অৱশ্যে এইটোকেই বুজায়, আৰু এইটো বৰ দৰকাৰী কথা। কিন্তু তথাপিতো এইটো হ'ল নিয়মৰ বাপ্তিস্ম। পবিত্ৰ আত্মাই আমাক খ্ৰীষ্টৰ সৈতে সংযুক্ত কৰা যি বাপ্তিস্ম, সেইটোহে আচল বাপ্তিস্ম, সেইটো কোনো নিয়ম নহয়। ইছৰাইলৰ লোকসকলো মুচিলৈ বাপ্তাইজিত হৈছিল, সেইকাৰণেহে তেওঁলোকে চুফ সাগৰ পাৰ হ'ব পাৰিছিল। তেওঁলোকে একেই আত্মিক আহাৰ খাইছিল। সেই আত্মিক আহাৰ কি আছিল? সেয়া আছিল আকাশৰ পৰা ঈশ্বৰে বৰষাই দিয়া আত্মিক আহাৰ, আৰু সেয়া আছিল মান্না। তেওঁলোকে একেই আত্মিক শিলৰ পৰা পান কৰিছিল, আৰু সেই শিল কি আছিল? সেই শিল আছিল আচলতে স্বয়ং যীশুখ্ৰীষ্ট। কিন্তু তথাপিতো তেওঁলোকৰ বহুতৰ ক্ষেত্ৰতেই ঈশ্বৰ অসন্তুষ্ট হৈছিল আৰু তেওঁলোকক অৰণ্যতেই বিনাশ কৰিছিল। কিয়? কিয় বাৰু? তাৰ কাৰণটো পাচনি পৌলে আমাক এই অধ্যায়তেই কৈছে। কিন্তু আজিলৈ আমাৰ সময় হৈ আহিছে, গতিকে সেই বিষয়টো আজি আমি আলোচনা নকৰোঁ হওক। অহা অনুষ্ঠানত আমি নিশ্চয় আলোচনা কৰিম, আপুনি কিন্তু নুশুনাকৈ নাথাকিব। আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিছো। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
শ্ৰোতাসকললৈ এটি সুখবৰ, অহা ছেপ্টেম্বৰ মাহৰ পৰা প্ৰতি মঙলবাৰ আৰু বৃহস্পতিবাৰে আমি প্ৰচাৰ কৰিবলৈ লৈছো শ্ৰোতাসকলৰ অনুৰোধৰ গীতৰ অনুষ্ঠান ভক্তিসুৰ। গতিকে ভক্তিবচন অনুষ্ঠানত প্ৰচাৰিত হোৱা গীতসমূহৰ ভিতৰত আপোনাৰ প্ৰিয় গীতটোৰ বিষয়ে লিখি আমালৈ পঠিয়াওকচোন। এতিয়া আপোনালৈ আগবঢ়াইছো প্ৰভু যীশুৰ বন্দনাৰ আৰু এটি সুমধুৰ গীত।
হে মোৰ যীশু প্ৰিয় প্ৰভু, আজীৱন তোমাকে আৰাধো, তোমাৰ কাষত হৃদয় সদায় মধু।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা:
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে smstb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো
9954046275। এই ভক্তিবচন অনুষ্ঠানটি আপুনি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
তেজৰ তানে নাৰাখে কাকো, প্ৰেমৰ ভাষা নুবুজে কোনো, নুশুনে কোনো ইয়াৰ কান্দো, নুবুজে চকুলোৰ কোনোৱে মূল কাহত তোমাৰ যীশুৰ বাদে কোনো।